Iya, Akakbani. Batri khoite moi Bhaswati Devi. Etiar pradhan batri homo hol. Bharate Pakistan pristobokota prapto khontrakpatar sorup udongai diar udesse agrahi gulokyo obhijan arambho korise. প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে কাইলৈ অমৃত ভাৰত ষ্টেচনৰ আঁচনিৰ অধীনত 18খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নতুনকৈ বিকশাই তোলা 103টা ষ্টেচন মুকলি কৰিব। কানাড়া ভাষাৰ গল্পকাৰ বানু মোস্তাকলৈ এই বছৰৰ সন্মানীয় বুকাৰ বঁটা আগবঢ়োৱা হৈছে। ছত্তীশগড়ৰ নাৰায়ণপুৰ জিলাত সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত 27জন নক্সালবাদী নিহত হৈছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কিছু সময়ৰ পাছত মুম্বাইত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। ভাৰতে পাকিস্তানৰ পৃষ্ঠপোষকতাপ্ৰাপ্ত সন্ত্ৰাসবাদৰ স্বৰূপ উদঙাই দিয়াৰ উদ্দেশ্যে আগ্ৰাসী গোলকীয় অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ অধীনত আজি দুটা সৰ্বদলীয় প্ৰতিনিধি দল 9খন দেশৰ ভ্ৰমণসূচীৰে ৰাওনা হৈছে। অপাৰেচন সিন্দুৰ বিষয়ক কূটনৈতিক প্ৰয়াসৰ অংশ হিচাপে জে ডি ইউৰ সাংসদ সঞ্জয় কুমাৰ ঝা নেতৃত্বাধীন এটা সৰ্বদলীয় প্ৰতিনিধি দলে ইণ্ডোনেছিয়া, মালয়েছিয়া, দক্ষিণ কোৰিয়া, জাপান আৰু ছিংগাপুৰলৈ আৰু শিৱসেনাৰ সাংসদ শ্ৰীকান্ত সিন্ধে নেতৃত্বাধীন আন এটা দলে সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ ইউ এ ই, লাইবেৰিয়া, কংগো আৰু ছিয়েৰা লিয়নলৈ যাত্ৰা কৰিছে। ভ্ৰমণকালত দল দুটাই সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে নতুন দিল্লীৰ সংকল্পৰ বিষয়ে দেশকেইখনক অৱগত কৰিব। ৰাওনা হোৱাৰ পূৰ্বে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীঝাই আজি কয় যে সন্ত্ৰাসবাদ পাকিস্তানৰ ৰাষ্ট্ৰনীতিৰ অংশ আৰু তেওঁলোকে ইছলামাবাদ মহলে কিদৰে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰি আহিছে সেই বিষয়ে বিশ্বক অৱগত কৰিব। আমাৰ সংবাদদাতাই জনাইছে যে পাকিস্তানৰ কু অভিসন্ধী আৰু ভাৰতৰ সফল সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় মহলক জনোৱাৰ উদ্দেশ্যে অলপতে 7টা সৰ্বদলীয় প্ৰতিনিধি দল গঠন কৰা হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাজস্থানৰ বিকানেৰৰ পৰা অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত 18খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নতুনকৈ বিকশাই তোলা 103টা ষ্টেচন মুকলি কৰিব। এই অমৃত ভাৰত ষ্টেচনসমূহত দুয়োফালৰ পৰা যাত্ৰী প্ৰৱেশৰ সুবিধা, যাত্ৰীৰ বাবে পদসেতু, দিব্যাংগৰ বাবে উপযোগী সা সুবিধা, বিনামূলীয়া ৱাই ফাইৰ সুবিধাৰ লগতে ষ্টেচনসমূহত শ্বপিং মল আৰু ইণ্টাৰনেট কেফেৰ সুবিধা থাকিব। তদুপৰি নতুনকৈ নিৰ্মাণ কৰা ষ্টেচনসমূহত স্থানীয় সংস্কৃতি প্ৰতিফলিত হোৱাকৈ বিভিন্ন প্ৰতিকৃতি আৰু আলোকচিত্ৰৰ সমাহাৰ ঘটিব। প্ৰধানমন্ত্ৰীয়ে লগতে 26,000 কোটিৰো অধিক টকাৰ কেইবাটাও উন্নয়ন প্ৰকল্প ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব। এই প্ৰকল্পসমূহৰ ভিতৰত ৰেল, পথ, শক্তি, জল আৰু নবীকৰণযোগ্য শক্তিখণ্ডৰ প্ৰকল্প আছে। শ্ৰীমোদীয়ে ভাৰতীয় ৰেলৱেৰ আন্তঃগাঁথনিৰ দিশৰ পৰা কাইলৈৰ দিনটো ঐতিহাসিক হ'ব বুলি মন্তব্য কৰিছে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে কয় যে অমৃত ষ্টেচনসমূহে সুবিধা আৰু যোগাযোগ ব্যৱস্থাৰ প্ৰসাৰত অৰিহণা যোগাব আৰু দেশৰ গৌৰৱময় সংস্কৃতি তুলি ধৰিব। ভাৰতীয় সাহিত্যিক তথা কানাড়া ভাষাৰ গল্পকাৰ বানু মোস্তাকলৈ এই বছৰৰ সন্মানীয় বুকাৰ বঁটা আগবঢ়োৱা হৈছে। গল্পকাৰগৰাকীৰ কানাড়া ভাষাৰ গল্প সংকলনৰ ইংৰাজী অনুবাদ হাৰ্ট লেম্পলৈ এই বঁটা আগবঢ়োৱা হৈছে। কন্নড় গল্প সংকলনখন ইংৰাজীলৈ অনুবাদ কৰা দীপা বস্তিকু বিশিষ্ট গল্পকাৰগৰাকীৰ সৈতে এই বঁটা আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে বানু মোস্তাক এই বঁটা লাভ কৰা প্ৰথমগৰাকী কন্নড় সাহিত্যিক হিচাপে পৰিগণিত হৈছে। কালি লণ্ডনত আয়োজিত অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়। 12টা গল্পৰ সংকলনখনত গল্পকাৰগৰাকীয়ে বিগত 30 বছৰত ৰচনা কৰা গল্পসমূহ সন্নিৱিষ্ট কৰা হৈছে। কৰ্ণাটকৰ ইছলাম ধৰ্মাৱলম্বী মহিলাৰ জীৱনশৈলীৰ জীৱ উপজীৱ্য হিচাপে লৈ সৰহসংখ্যক গল্প ৰচনা কৰা হৈছে। ছত্তীশগড়ৰ নাৰায়ণপুৰ জিলাৰ আবুজমাৰ এলেকাত আজি সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত এজন শীৰ্ষ নেতাসহ মুঠ 27জন নক্সালবাদী নিহত হয়। এই সংঘৰ্ষত সুৰক্ষা বাহিনীৰ এজন জোৱান শ্বহীদ হয়। আবুজমাৰ এলেকাত নক্সালবাদীৰ শীৰ্ষ নেতাসহ ভালেসংখ্যক মাওবাদী আত্মগোপন কৰি থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত নাৰায়ণপুৰ, দান্তেৱাড়া, বিজয়পুৰ আৰু কোণ্ডাগাঁও জিলা সংৰক্ষিত আৰক্ষী বাহিনীৰ এটা দলে দুদিন পূৰ্বে অঞ্চলটোত যুটীয়া অভিযান আৰম্ভ কৰিছে। নক্সালবাদী আৰু সুৰক্ষা বাহিনীৰ মাজত আজি পুৱাৰে পৰা সংঘৰ্ষ চলি আছে। সংঘৰ্ষস্থলীৰ পৰা বুজন পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছত্তীশগড়ত মাওবাদী বিৰোধী অভিযানে লাভ কৰা অভূতপূৰ্ব সাফল্যক লৈ গৌৰৱ প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে আজি সামাজিক মাধ্যমযোগে কয় যে মাওবাদৰ বিভীষিকা মষিমূৰ কৰিবলৈ আৰু দেশৰ জনসাধাৰণৰ বাবে শান্তিপূৰ্ণ জীৱন আৰু প্ৰগতি সুনিশ্চিত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও এই অভিযানক নক্সালবাদক পুলিয়ে পোখাই উৎখাত কৰাৰ বাবে চলোৱা যুঁজত ঐতিহাসিক সাফল্য বুলি অভিহিত কৰিছে। শ্ৰীশ্বাহে সামাজিক মাধ্যমযোগে আজি কয় যে নাৰায়ণপুৰত চলোৱা অভিযানত সুৰক্ষা বাহিনীয়ে নাম্বালা কেশৱ ৰাও ওৰফে বশৱ ৰাজুসহ 27জনকৈ দুৰ্ধৰ্ষ মাওবাদীক নিধন কৰিছে। কেশৱ চি পি আই মাওবাদীৰ সাধাৰণ সম্পাদক, শীৰ্ষ নেতা আৰু নক্সাল আন্দোলনৰ ৰাজহাড় আছিল। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে দেশত নক্সালবাদ বিৰোধী যুঁজত বিগত 3 দশকত প্ৰথমবাৰৰ বাবে সুৰক্ষা বাহিনীৰ হাতত সাধাৰণ সম্পাদক পৰ্যায়ৰ নেতা নিহত হৈছে। তেওঁ লগতে এই সফলতাৰ বাবে সুৰক্ষা বাহিনী আৰু সংস্থাসমূহক ভূয়সী প্ৰশংসা কৰে। শ্ৰীশ্বাহে কয় যে অপাৰেচন ব্লেক ফৰেষ্ট সম্পূৰ্ণ হোৱাৰ পাছত ছত্তীশগড়, তেলেংগানা আৰু মহাৰাষ্ট্ৰত 54জন নক্সালবাদীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু 84জনে আত্মসমৰ্পণ কৰিছে। 2026 চনৰ মাৰ্চৰ ভিতৰত নক্সালবাদক মষিমূৰ কৰাৰ বাবে মোদী চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ উল্লেখ কৰে। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বৰ্মা নতুন দিল্লীৰ চৰকাৰী বাসগৃহৰ পৰা নগদ ধন উদ্ধাৰ হোৱা বুলি উঠা অভিযোগ সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদন সন্দৰ্ভত শুনানি গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ে আজি অস্বীকাৰ কৰে। ন্যায়াধীশ অভয় এছ ওকা আৰু উজ্জ্বল ভূঞাক লৈ গঠিত এখন বিচাৰপীঠে আবেদনখন খাৰিজ কৰি কয় যে মুখ্য ন্যায়াধীশে তদন্ত প্ৰতিবেদন আৰু ন্যায়াধীশ বৰ্মাৰ উত্তৰ ইতিমধ্যে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে। ন্যায়ালয়ে কয় যে আবেদনকাৰীয়ে প্ৰথমে সংশ্লিষ্ট বিষয়াৰ সৈতে যোগাযোগ কৰা উচিত। এইবেলি দক্ষিণ পশ্চিম মৌচুমী বতাহজাকৰ সময়ৰ পূৰ্বে আগমন ঘটিব পাৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 3-4 দিনৰ ভিতৰত বতাহজাকে কেৰালাত প্ৰৱেশ কৰিব পাৰে বুলি আগলি বতৰা দিছে। বিভাগে কৈছে যে কেৰালাত বতাহজাকৰ আগমনৰ বাবে অনুকূল বাতাবৰণ গঢ়ি উঠিছে। আকাশবাণীৰ সৈতে হোৱা আছুতীয়া কথা বতৰাত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ বিজ্ঞানী নৰেশ কুমাৰে কয় যে দক্ষিণ পশ্চিম মৌচুমী বতাহজাকে পৰৱৰ্তী 3-4 দিনৰ ভিতৰত কেৰালাত প্ৰৱেশ কৰাৰ আৰু ইয়াৰ পাছতে পশ্চিমবংগ আৰু উত্তৰ পূৰ্বাঞ্চলত ঠাই বিশেষকৈ অগ্ৰসৰ হোৱাৰ সম্ভাৱনা আছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত কিছু সময়ৰ পাছত মুম্বাইত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে চেন্নাই ছুপাৰ কিংছক 6 উইকেটত পৰাস্ত কৰে। ৰাজস্থানে 188 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰ আৰু 1 বলত 4টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ইউক্ৰেইনৰ সুমি সীমান্ত অঞ্চলত চলি থকা প্ৰশিক্ষণ অনুশীলন ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ ইউক্ৰেইনৰ 6জন সেনা নিহত হোৱাৰ লগতে 10জন আহত হোৱা বুলি ইউক্ৰেইনৰ প্ৰতিৰক্ষা বাহিনীৰ বাবে বৃহৎ বাধা হিচাপে থিয় দিছে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইয়াৰ পূৰ্বে এটা প্ৰশিক্ষণ শিবিৰত আক্ৰমণ কৰা বুলি এটা ভিডিঅ' প্ৰকাশ কৰিছিল য'ত প্ৰায় 70জন লোকৰ মৃত্যু হৈছে বুলি কোৱা হৈছে। উল্লেখযোগ্য যে সুমি অঞ্চলৰ বাৰে বাৰে বোমাবৰ্ষণ কৰা হৈছে আৰু ইউক্ৰেইনে সুমি সীমান্ত অঞ্চলৰ পৰা ৰাছিয়াৰ চুবুৰীয়া কুৰ্স্ক অঞ্চলৰ এটা অংশ কেইবামাহো ধৰি দখল কৰি আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ভাৰতে পাকিস্তানৰ পৃষ্ঠপোষকতাপ্ৰাপ্ত সন্ত্ৰাসবাদৰ স্বৰূপ উদঙাই দিয়াৰ উদ্দেশ্যে আগ্ৰাসী গোলকীয় অভিযান আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত 18খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নতুনকৈ বিকশাই তোলা 103টা ষ্টেচন মুকলি কৰিব। কানাড়া ভাষাৰ গল্পকাৰ বানু মুস্তাকলৈ এই বছৰৰ সন্মানীয় বুকাৰ বঁটা আগবঢ়োৱা হৈছে। ছত্তীশগড়ৰ নাৰায়ণপুৰৰ জিলাত সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত 27জন নক্সালবাদী নিহত হৈছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কিছু সময়ৰ পাছত মুম্বাইত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।